এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনন ভট্টাচাৰ্য, মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত উপস্থিত হৈছে। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা নিশা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। দালাই লামাৰ 90 বছৰীয়া জন্মদিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিব্বতীয় আধ্যাত্মিক নেতাগৰাকীক শুভেচ্ছা জনাইছে। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 বছৰীয়া জন্মদিৱসত আজি ৰাষ্ট্ৰই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এছবেষ্টন টেষ্টত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ আজি 5ম দিনাৰ খেল বিয়লি 3:30 বজাত আৰম্ভ হ'ব। সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে তেওঁ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভাৰ সৈতে ফলদায়ক আলোচনাৰ বাবে আগ্ৰহেৰে বাট চাইছে। চতুৰ্থবাৰৰ বাবে দক্ষিণ আমেৰিকাৰ দেশখনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি চিলভাৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি, স্বাস্থ্য, জনসম্পৰ্ক আদি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে আলোচনাত মিলিত হোৱাৰ আশা কৰিছে। ব্ৰাজিলত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰৱাসী ভাৰতীয় আৰু কৰ্মৰত ভাৰতীয়সকলে বিপুল আদৰণি জনায়। এটা মহিলাৰ দলে অপাৰেশ্যন সিন্দুৰৰ সাফল্যৰ বাবে ভাৰতৰ সশস্ত্ৰ বাহিনীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে কথক নৃত্য পৰিৱেশন কৰে। অষ্ট্ৰা লাইট নামৰ ব্ৰাজিলৰ এটা সংগীত গোষ্ঠীয়ে মন্ত্ৰ উচ্চাৰণ কৰাৰ লগতে এটা ভক্তিমূলক গীত পৰিৱেশন কৰে। প্ৰৱাসী ভাৰতীয়সকলে পৰম্পৰাগত ভাৰতীয় পোছাক পিন্ধি তিৰংগা পতাকা জোকাৰি ভাৰত মাতাকী জয়ধ্বনি দি শ্ৰীমোদীক দেশখনলৈ আদৰণি জনায়। আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে দ্বিপাক্ষিক বৈঠকসমূহত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে আৰ্জেণ্টিনাত কালি দেশখনৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেৰ সৈতে ফলদায়ক আলোচনাত মিলিত হয়। এয়া আছিল বিগত 57 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ আৰ্জেণ্টিনালৈ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। দুয়োগৰাকী নেতাই মুখামুখিকৈ কথা পতাৰ পাছত প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আলোচনাৰ অন্তত দুয়োখন দেশ ব্যৱসায় আৰু বাণিজ্য, প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, স্বাস্থ্য আৰু ঔষধৰ খণ্ডত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত সহমতত উপনীত হয়। তদুপৰি দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধিতো গুৰুত্ব দিয়া হয়। প্ৰধানমন্ত্ৰীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতক সমৰ্থন জনোৱাৰ বাবে আৰ্জেণ্টিনাক ধন্যবাদ জনায় আৰু ৰাষ্ট্ৰপতি মিলেক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনোছ আয়াৰ্ছ এৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তাত থকা মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায়। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা নিশা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। এই আলোচনাত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিষয়ে ঠাই পায়। ৰাছিয়াৰ বিত্তমন্ত্ৰী এণ্টন চিলুৱেনভৰ সৈতে হোৱা বৈঠকত শ্ৰীমতী সীতাৰমণে নতুন বিকাশ বেংকৰ সৈতে জড়িত বিষয়ৰ উপৰি বিশেষকৈ অৰ্থনৈতিক খণ্ডৰ দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত মত বিনিময় কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে চীনৰ বিত্তমন্ত্ৰী লান ফৱানকো সাক্ষাৎ কৰে। তেওঁ কয় যে ভাৰত আৰু চীনে গোলকীয় বিকাশ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ সম্ভাৱনা আছে। শ্ৰীমতী সীতাৰমণে এই আলোচনাত কয় যে দুয়োখন দেশে বিস্তৃত এলেকাত সহযোগিতা বৃদ্ধিৰ বাবে কাম কৰিব পাৰে। ব্ৰাজিলৰ বিত্তমন্ত্ৰী ফাৰ্নাণ্ডো হাদ্দাদৰ সৈতে হোৱা বৈঠকত তেওঁ দক্ষিণ দক্ষিণ সহযোগিতা, গ্ল'বেল ছাউথৰ কণ্ঠ সুদৃঢ় কৰা, জলবায়ু পুঁজি আদি যৌথ স্বাৰ্থজড়িত বিষয়ৰ উপৰি ৰাষ্ট্ৰসংঘ, G20, ব্ৰিকছ আৰু বিশ্ব বাণিজ্য সংস্থাৰ দৰে গোলকীয় মঞ্চৰ সন্দৰ্ভত কথা পাতে। দালাই লামাৰ 90 বছৰীয়া জন্মদিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিব্বতীয় আধ্যাত্মিক নেতাগৰাকীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত 140 কোটি ভাৰতীয়ৰ হৈ প্ৰধানমন্ত্ৰীয়ে দালাই লামাক শুভেচ্ছা জনায়। শ্ৰীমোদীয়ে আধ্যাত্মিক নেতাগৰাকীক প্ৰেম, কৰুণা, ধৈৰ্য আৰু নৈতিক অনুশাসনৰ প্ৰতীক হিচাপে বৰ্ণনা কৰে। তেওঁ কয় যে দালাই লামাৰ বাৰ্তাই সকলোকে অনুপ্ৰেৰণা যোগাই আহিছে। প্ৰধানমন্ত্ৰীয়ে দালাই লামাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 বছৰীয়া জন্মদিৱসত আজি ৰাষ্ট্ৰই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে ডক্টৰ মুখাৰ্জীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সংবিধান সদনৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ডক্টৰ মুখাৰ্জীৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰি সকলোৱে তেওঁৰ অৱদানক স্মৰণ কৰে। ৰেলৱে আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, সাংসদ মনোজ তিৱাৰী আৰু বাসুৰী স্বৰাজেও নতুন দিল্লীত শ্বহীদী পাৰ্কত থকা ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ভাষাসমূহৰ গুৰুত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ডক্টৰ মুখাৰ্জীৰ অৱদানক স্মৰণ কৰে। তেওঁ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উল্লেখ কৰি কয় যে চৰকাৰে ডক্টৰ মুখাৰ্জীৰ ভাৰতীয় ভাষাসমূহৰ সংৰক্ষণ, প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত থকা দৃষ্টিভংগীক অনুধাৱন কৰিছে। তেওঁ লগতে কয় যে ভাৰতীয় সংবিধানৰ পৰা 2019 চনত 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ জৰিয়তে ডক্টৰ মুখাৰ্জীৰ সংগ্ৰামক বাস্তৱ ৰূপ দিব পৰা হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দলীয় ৰাজনীতিৰ ঊৰ্ধত গৈ ডক্টৰ মুখাৰ্জীৰ দেশৰ প্ৰতি থকা প্ৰেমক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আষাঢ়ী একাদশী উপলক্ষে দেশবাসীক শুভকামনা জনাইছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে এই দিনটোত ভগৱান বিঠালৰ আশীৰ্বাদ বিচাৰি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। ভগৱান বিঠালে সমাজত সুখ আৰু শান্তিৰ পথ প্ৰদৰ্শন কৰিব বুলি প্ৰধানমন্ত্ৰী আশাবাদী। আজি বিশ্ব পশু সংক্ৰমণ ৰোগ প্ৰতিৰোধ দিৱস। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ICMRৰ গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি 2030 চনৰ ভিতৰত জলাতংকৰ ৰোগ নিৰ্মূল কৰিবলৈ হ'লে ভাৰতে নিৰ্ধাৰিত স্বাস্থ্য পদ্ধতি অনুসৰণ কৰিব লাগিব। ICMRে প্ৰকাশ কৰা অনুসৰি ভাৰতত প্ৰতি বছৰে প্ৰায় 91 লাখ লোকক পশুৱে কামোৰে আৰু ইয়াৰে প্ৰায় 5,726 গৰাকী লোকক কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগত মৃত্যু হয়। কুকুৰে কামোৰা প্ৰায় 80% লোকে কমেও এটাকৈ প্ৰতিষেধক লয় বুলিও সমীক্ষাত প্ৰকাশ পাইছে। 14 বছৰ বা তাৰ তলৰ শিশু আৰু 60 বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তিৰ মাজত কুকুৰে কামোৰা ঘটনা অধিক বুলিও সমীক্ষাত প্ৰকাশ পাইছে। এজবেষ্টন টেষ্টত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ আজি 5ম দিনাৰ খেল বিয়লি 3:30 বজাত আৰম্ভ হ'ব। কালি চতুৰ্থ দিনা আলহী দল ভাৰতে 6টা উইকেটৰ বিনিময়ত 427 ৰাণৰ দ্বিতীয় ইনিংছ ঘোষণা কৰাৰ পাছত ইংলেণ্ডে 72 ৰাণৰ 3টা উইকেট হেৰুৱাই হলঠেকত পৰে। ইংলেণ্ডে 608 ৰাণৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি 11 ৰাণতে মহম্মদ ছিৰাজৰ বলত জ'ক ক্ৰাউলীৰ উইকেট হেৰুৱায়। ইয়াৰ পাছত আকাশদ্বীপে বেন ডাকেট আৰু জ' ৰুটৰ উইকেট দখল কৰি ঘৰুৱা দলটোক হলঠেকত পেলাই ইংলেণ্ডে দিনান্তত 3টা উইকেট হেৰুৱাই দ্বিতীয় ইনিংছত 72 ৰাণ সংগ্ৰহ কৰে। খেল সামৰাৰ পৰত অলি পপে 24 আৰু হেৰি ব্ৰুকে 15 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি শুভমন গিলৰ আকৰ্ষণীয় 161 আৰু কে এল ৰাহুল, ঋষভ পণ্ট আৰু ৰবীন্দ্ৰ জাদেজাৰ অৰ্ধশতকৰ সহায়ত 6টা উইকেট হেৰুৱাই 427 ৰাণ কৰা অৱস্থাত দ্বিতীয় ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে শুভমন গিল টেষ্ট ক্ৰিকেটৰ 148 বছৰীয়া ইতিহাসত প্ৰথম ইনিংছত দ্বি শতক আৰু দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা বিশ্বৰ 9ম গৰাকী খেলুৱৈ হিচাপে পৰিণিত হয়। দুয়োটা ইনিংছতে খেলুৱৈগৰাকীয়ে মুঠ 430 ৰাণ সংগ্ৰহ কৰে। তেওঁ প্ৰথম ইনিংছত 269 ৰাণ আৰু দ্বিতীয় ইনিংছত 161 ৰাণ কৰিবলৈ সমৰ্থ হয়। শুভমনে এনে কৃতিত্ব অৰ্জন কৰা ভাৰতৰ সামগ্ৰিকভাৱে দ্বিতীয় আৰু প্ৰথমগৰাকী অধিনায়ক হিচাপেও পৰিচিতি লাভ কৰে। এই কৃতিত্বৰে এখন টেষ্টত দ্বিতীয় সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় শুভমন গিল। ইয়াৰ পূৰ্বে লৰ্ডছত 1990 চনত ভাৰতৰ বিৰুদ্ধে গ্ৰাহাম গোছে দুয়োটা ইনিংছত মুঠ 456 ৰাণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। সপ্তদশ ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত উপস্থিত হৈছে। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা নিশা ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। আৰু এজবেষ্টন টেষ্টত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ আজি 5ম দিনাৰ খেল বিয়লি 3:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত।